এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। ছুইজাৰলেণ্ডৰ ডাভছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্ৰৱাসী ভাৰতীয়সকলে আদৰণি জনায়। ডঃ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান চন্মুগৰত্তমক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰে। তেওঁ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাকো সাক্ষাৎ কৰে। ডাভছত বিশ্বৰ উদ্যোগপতি, অৰ্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰববীসকলৰ লগত ৱৰ্ল্ড ইকনমিক ফৰামত অসমক প্ৰতিনিধিত্ব কৰা মুখ্যমন্ত্ৰী ডঃ শৰ্মা হৈছে প্ৰথমগৰাকী অসমীয়া। মুখ্যমন্ত্ৰীয়ে এই ফৰামত কমেও 17খন বৈঠকত অংশ লোৱাৰ লগতে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ কথা। সন্মিলনৰ 56 সংখ্যক এই বাৰ্ষিক বৈঠকত বিশ্বৰ 3000ৰো অধিক নেতাই অংশগ্ৰহণ কৰাৰ কথা আছে। অহা 23 জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ, গুৱাহাটীৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰৰ সহযোগত আজি গুৱাহাটীৰ বিকশিত ভাৰত ৰোজগাৰ আৰু আজীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণ চমুকৈ VBG ৰামজী আইন আৰু বাল্য বিবাহমুক্ত ভাৰত বিষয়ক আঞ্চলিক মিডিয়া সন্মিলনৰ বাৰ্তালাপ অনুষ্ঠিত হয়। অসম চৰকাৰৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ বি কল্যাণ চক্ৰৱৰ্তী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কয় যে VBG ৰামজীৰ অধীনত নিয়োগৰ দিনৰ সংখ্যা বৃদ্ধি কাৰ্য গ্ৰামাঞ্চলৰ গৃহস্থীসকলক বহনক্ষম আয়ৰ সহায় আগবঢ়াবলৈ অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ। তেওঁ কয় যে VBG ৰামজীৰ এটা বৈশিষ্ট্য হৈছে মজুৰিৰ ডিজিটেল পৰিশোধ, যিয়ে সময়মতে পাৰিতোষিক লাভ কৰাটো নিশ্চিত কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ আৰ মুৰুগেছনে VBG ৰামজী আইনখনৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহৰ বিষয়ে উল্লেখ কৰি গ্ৰামাঞ্চলত জীৱিকা সুৰক্ষা সুদৃঢ় কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক আলোকপাত কৰে। ডাঃ মুৰুগেছনে আৰু কয় যে আইনখনে স্বচ্ছতা আৰু জবাবদিহিতাক অধিক গুৰুত্ব আৰোপ কৰিছে। এই কৰ্মশালাত বাল্য বিবাহমুক্ত বিষয়টো আলোচনা কৰা হয়। ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ 23 সংখ্যক সমাৱৰ্তনত ডিলিট সন্মান প্ৰদান কৰা হয়। 1999 বেটছৰ IPS বিষয়া শ্ৰী মহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিছন বিবেকানন্দ এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সম উপাচাৰ্য আত্মপ্ৰিয়নন্দে তেওঁক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য ৰাজীৱ মোহন পণ্ট উপস্থিত থাকে। এই সন্মান লাভ কৰি আৰক্ষী বিষয়াগৰাকীয়ে এইদৰে কয়।
আসাম ইউনিভাৰ্চিটি শিলচৰে আজি যিটো সন্মান প্ৰদান কৰিলে মোক, মই অত্যন্ত বিনম্ৰতাৰে এই সন্মানটি গ্ৰহণ কৰিছোঁ। তেওঁলোকে যি ডিলিট প্ৰদান কৰিছে লিটাৰেচাৰ আৰু ছ'চিয়েল ছাৰ্ভিচৰ কাৰণে, ইয়াত মই এটা কথাই ক'ব খুজিছোঁ, আমি পুলিচেই নহয় বিভিন্ন বৃত্তিত থকা আমি সকলোৱে বিভিন্ন ধৰণে সমাজসেৱা কৰি থাকোঁ। সমাজসেৱা যে এজন ফুল টাইম সমাজ সেৱকেহে কৰে তেনে নহয়। আমি যেতিয়া নিজৰ নিজৰ কামখিনি সুচাৰুৰূপে নিয়াৰিকৈ কৰোঁ, সেয়াই এক ডাঙৰ সেৱা। আৰু পুলিচত বিশেষকৈ আমি পুলিচত থাকি ৰাইজক একেবাৰে বিপদৰ সময়ত সহায় কৰাৰ এটা সুবিধা পাওঁ। আৰু পুলিচ বিষয়াই যেতিয়া কিবা এটা এৱাৰ্ড পায় বা তেওঁলোকক যেতিয়া কিবা এটা সন্মান যচা হয়, সেয়া ডিপাৰ্টমেণ্টেল হওক, গভৰ্ণমেণ্টে দিয়া হওক, বা এনেধৰণৰ কোনোবা সন্মানীয় বিশ্ববিদ্যালয়ে বা সামাজিক সংগঠনে দিয়া হওক, সেই সন্মানটো আচলতে সেই পুলিচ অফিচাৰজনৰ অকলে নহয়, সেই সন্মানটো সেই পুলিচ অফিচাৰজনৰ গোটেই টীমটোৰ।
জুবিন গাৰ্গ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পাণবজাৰ আৰক্ষীয়ে শিখা শৰ্মা নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পাছতে আৰক্ষীয়ে তেওঁক গুৱাহাটীৰ পাথৰ কুৱেৰীৰ পৰা আটক কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু ইতিমধ্যে বিতৰ্কিত মহিলাগৰাকীক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে মহিলাগৰাকীয়ে দীৰ্ঘদিন ধৰি জুবিন গাৰ্গ সন্দৰ্ভত সামাজিক মাধ্যমত আপত্তিজনক কথা লিখি আহিছিল। ইপিনে জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকলেও ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত শিখা শৰ্মা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সমাগত অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত যথেষ্ট সংখ্যক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰে। কেইবাজনো বিধায়কৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ নেতাই আজি সমৰ্থকসকলক লৈ আবেদন পত্ৰ জমা দিয়ে। নিশা 7 বজালৈকে আজিৰ দিনটোত প্ৰায় 300 প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আবেদন পত্ৰ জমা দিয়ে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।